যিচয়া চৌবিশ অধ্যায়। ঈশ্বৰৰ মহাবিচাৰৰ দিন। চোৱা, যিহুৱাই পৃথিৱী খালী কৰিছে আৰু তাক শূন্য কৰিছে আৰু তাৰ মুখ তল কৰি তাৰ নিবাসীসকলক হিঁচৰিত কৰিছে। প্ৰজা যেনে পুৰোহিতো তেনে, দাস যেনে মালিকো তেনে, দাসী যেনে মালিকনীও তেনে, কিনাজন যেনে বিক্ৰী কৰাজনো তেনে, ধাৰ দিয়াজন যেনে ধাৰ লোৱাজনো তেনে, সুত লোৱাজন যেনে সুত দিয়াজনো তেনে হ'ব। পৃথিৱী সম্পূৰ্ণকৈ শূন্য আৰু লোট কৰা হ'ব, কিয়নো যিহুৱাই এই কথা কৈছে। পৃথিৱীয়ে হুক কৰি লেৰেলা পৰিছে, জগতখন দুৰ্বল হৈ জয় পৰিছে, পৃথিৱীৰ সম্ভ্ৰান্ত লোকসকল দুৰ্বল হৈছে, পৃথিৱীও তাৰ নিবাসীসকলৰ দ্বাৰাই অপবিত্ৰ হ'ল, কাৰণ তেওঁলোক আজ্ঞাবোৰ লংঘন কৰিলে, বিধি পৰিৱৰ্তন কৰিলে আৰু চিৰস্থায়ী নিয়ম ভংগ কৰিলে। সেইবাবে অবিহাপে পৃথিৱী গ্ৰাস কৰিলে আৰু তাৰ নিবাসীসকলক দুখী পোৱা গ'ল। পৃথিৱী নিবাসীসকল দগ্ধ হ'ল আৰু অলপ সংখ্যক লোক অৱশিষ্ট থাকিল। নতুন দাক্ষাৰসে হুক কৰিছে, দাক্ষালতা জয় পৰি গৈছে, আনন্দিত মনৰ লোকসকলে হুমুনিয়াহ কাঢ়িছে, সঞ্জৰীবোৰৰ আনন্দ ধ্বনি বন্ধ হ'ল, উল্লাস কৰাসকল উৰ পৰিল, বীণাৰ আনন্দ ধ্বনি শেষ হ'ল, তেওঁলোক আৰু দাক্ষাৰস পান কৰা নাই আৰু গান গোৱা নাই, সুৰাপান কৰা লোকৰ মুখত সুৰা তিতা লাগিল, উচ্ছন্ন পুৰি ভগ্ন হ'ল, প্ৰতিখন ঘৰ খালী আৰু বন্ধ হ'ল। দাক্ষাৰসৰ কাৰণে লোকসকলে বাটত কান্দিছে, সকলো আনন্দ মাৰ গ'ল, দেশত আনন্দ ধ্বনি নাইকিয়া হ'ল, নগৰত কেৱল ধ্বংস বাকী থাকিল আৰু দুৱাৰখন ভাঙি নষ্ট হ'ল, কিয়নো জিত গছ জোকাৰিলে যেনে হয়, দাক্ষাফল গোটাবৰ পাছত চেৰ পৰা গুটি যেনে হয়, প্ৰজাসকলৰ মাজত পৃথিৱীও তেনে হয়। তেওঁলোক উচ্চ স্বৰে জিহুৱাৰ ঐশ্বৰ্যৰ জয়ধ্বনি কৰিব, সমুদ্ৰৰ পৰা আনন্দেৰে উচ্চধ্বনি কৰিব। এই হেতুকে পূব দিশত জিহুৱা গৌৰৱান্বিত হৈছে আৰু সমুদ্ৰৰ দ্বীপবোৰত ইজৰাইলৰ ঈশ্বৰ জিহুৱাৰ নাম গৌৰৱান্বিত হৈছে। আমি পৃথিৱীৰ অন্তভাগৰ পৰা গীত শুনিলোঁ, ধাৰ্মিকজনৰ গৌৰৱ হওক, কিন্তু মই কলোঁ, মই ক্ষয় হৈ গৈছোঁ, মই ক্ষয় হৈ গৈছোঁ, মোৰ সন্তাপ হ'ল, বিশ্বাসঘাতকসকলে অতিশয় বিশ্বাসঘাতকতা কৰিলে, পৃথিৱী নিবাসীসকল তোমালোকৰ বাবে আপদ গাঁত আৰু ফাণ্ডৰ নিৰূপিত কৰা আছে। সেই আপদৰ বাৰ্তা পাই পলোৱাজন সেই গাঁতত পৰিব আৰু সেই গাঁতৰ ভিতৰৰ পৰা ওলোৱাজন সেই ফাণ্ডত ধৰা পৰিব, কিয়নো স্বৰ্গৰ দুৱাৰবোৰ মুকলি হ'ব আৰু পৃথিৱীৰ মূলবোৰ লৰিব, পৃথিৱী সম্পূৰ্ণকৈ ভগ্ন হ'ব, পৃথিৱী দুখৰ দুখৰ হ'ব, পৃথিৱী অত্যন্ত লৰিব, পৃথিৱী মাতাল মানুহৰ দৰে ধলং পলং কৰিব আৰু জোলনীৰ দৰে জুলিব আৰু তাৰ অপৰাধ তাৰ ওপৰত গধুৰ হোৱাত পতিত হ'ব, পুনৰাই আৰু নুঠিব। যেতিয়া সেইদিন আহিব, সেইদিনা জিহুৱাই উচ্চ স্থানত উচ্চস্থানীয় বাহিনীসকলক আৰু পৃথিৱীত পৃথিৱীৰ ৰজাসকল দণ্ড দিব, কাৰাগাৰত বন্দীয়াসকলক গোটোৱাৰ দৰে তেওঁলোকক গোটোৱা হ'ব আৰু বন্দীশালত বন্ধ কৰা হ'ব আৰু অনেক দিনৰ পাছত তেওঁলোকক দণ্ড দিয়া হ'ব। তেতিয়া চন্দ্ৰ লজ্জিত হ'ব আৰু সূৰ্য অপদস্ত হ'ব, কাৰণ বাহিনীসকলৰ জিহুৱাই চিয়োন পৰ্বতত জেৰুচালেমত আৰু নিজৰ পৰিচাৰকসকলক সন্মুখত গৌৰৱেৰে ৰাজত্ব কৰিব।